প্রথম কৰিন্থিয়া অধ্যায় 4। মানুহে আমাক খ্ৰীষ্টৰ সেৱক
আৰু ঈশ্বৰৰ নিগুৰ তত্বৰূপ ধনৰ ভৰালী বুলি জানক, কিন্তু ভৰালী যেন বিশ্বাসী হয় মানুহে এনে গুণ বিচাৰে।
কিন্তু তোমালোকৰ দ্বাৰাই বা মানসিক বিচাৰ সভাৰ দ্বাৰাই যে মোৰ সুদ বিচাৰ হয়, ইয়াক মই অতি সৰু বুলি মানো। ময়ো নিজৰ সুদ বিচাৰ নকৰোঁ, কিয়নো মই নিজৰ বিৰুদ্ধে একোকেই নাজানো। তেওঁ মই তাৰেই নিৰ্দোষী নহওঁ, কিন্তু যিজন প্ৰভু তেওঁই মোৰ বিচাৰকৰ্তা। এতেকে যি প্ৰভুৱে আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ মন্ত্ৰণাবোৰ প্ৰকাশ কৰিব, তেওঁ নাহে মানে সময়ৰ পূৰ্বেই একো সোধ বিচাৰ নকৰিবা। সেই কালত প্ৰতিজনৰ প্ৰশংসা ঈশ্বৰৰ পৰাহে হ'ব। হে ভাইবিলাক, যি লিখা আছে তাৰ অতিক্ৰম কৰিব নালাগে। এই শিক্ষা আমাৰ পৰা পাই তোমালোকৰ কোনেও যেন এজনৰ ফলীয়া হৈ আনজনৰ বিপক্ষে অহংকাৰ নকৰা। এই কাৰণে তোমালোকৰ অৰ্থে মই নিজৰ আৰু আপোলৰ উদাহৰণ দি এই সকলো কথা ক'লো, কিয়নো কোনে তোমাক প্ৰভেদ কৰে? আনৰ পৰা পোৱা নাই এনে বস্তু বা তোমাৰ কি আছে? যদি পোৱা হয় তেন্তে নোপোৱাৰ দৰে শ্লাঘা কৰিছা কিয়? তোমালোক এতিয়াই তৃপ্ত হলা, এতিয়াই ধনবন্ত হলা, আমি নোহোৱাকৈয়ে ৰাজত্ব পালা। তোমালোকে সৈতে আমিও যেন ৰাজত্ব পাব পাৰোঁ, এই কাৰণে তোমালোকে সঁচা সঁচিকৈ ৰাজত্ব পোৱা হলেই বৰ ভাল আছিল। কাৰণ বোধহয় পাচনিবিলাক যি আমি, আমাক ঈশ্বৰে সকলোৰে শেষ কৰি মৰণলৈ নিৰূপণ কৰা লোকৰ দৰে দেখুৱালে। কিয়নো জগতৰ আগত অৰ্থাৎ স্বৰ্গদূত আৰু মানুহবিলাকৰ আগত আমি কৌতুকৰ পাত্ৰ হৈছো। খ্ৰীষ্টৰ অৰ্থে আমি মূৰ্খ, কিন্তু তোমালোক খ্ৰীষ্টত বুদ্ধিমন্ত। আমি দুৰ্বল, কিন্তু তোমালোক বলৱন্ত। তোমালোক মান্যবন্ত, কিন্তু আমি অপমানিত। আমি এই সময়লৈকে ভোক আৰু পিয়াহ লগা, বস্ত্ৰহীন, মাৰকিল খোৱা আৰু বসতিহীন হৈ পৰিশ্ৰম কৰি নিজ হাতেৰে কাম কৰিছো আৰু নিন্দিত হৈ আশীৰ্বাদ কৰিছো, তাৰণা পাই সহন কৰিছো, ইতিকিং পাই বিনয় কৰিছো। আমি এতিয়ালৈকে জগতৰ যাবৰ আৰু আটাই বস্তুৰ মল স্বৰূপ হৈ আছো। মই তোমালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছো এনে নহয়, কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছো। কিয়নো খ্ৰীষ্টত যদিও তোমালোকৰ 10,000 শিশুপালক থাকে, তথাপি তোমালোকৰ পিতৃ অনেক নাই। কাৰণ খ্ৰীষ্ট যীশুত শুভবাৰ্তাৰ দ্বাৰাই তোমালোক জন্ম পাই মোৰ সন্তান হ'লা। এতেকে বিনয় কৰ, তোমালোক মোৰ অনুকাৰী হোৱা। এই আশয়েৰে প্ৰভুত মোৰ বিশ্বাসী প্ৰিয় পুত্ৰ যি তিমথিয়, তেওঁক তোমালোকৰ ওচৰলৈ পঠালো। মই সকলো ঠাইতে সকলো মণ্ডলীতে যি যি শিক্ষা দিওঁ, সেই অনুসাৰে খ্ৰীষ্টৰ সম্বন্ধীয় মোৰ সকলো নিয়ম তেওঁ তোমালোকক সোঁৱৰাব। তোমালোকৰ কোনোবিলাকে মই তোমালোকৰ ওচৰলৈ নাযাওঁ বুলি ভাবি অহংকাৰ কৰিছে, কিন্তু প্ৰভুৰ ইচ্ছা হলে মই তোমালোকৰ ওচৰলৈ সোনকালেই যাম। তাতে সেই অহংকাৰী মানুহবিলাকৰ কথা নহয়, কিন্তু তেওঁবিলাকৰ শক্তি জানিম। কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয় শক্তিতহে হয়। মই তোমালোকৰ ওচৰলৈ লাঠি লৈ যাম নে নাইবা প্ৰেমেৰে আৰু মৃদু ভাৱৰ আত্মাৰে যাম, তোমালোকৰ কি ইচ্ছা?